وقال الملك ائتوني به فلما جاءه الرسول قال ارجع إلى ربك فاسأله ما بال النسوة اللاتي قطعن أيديهن إن ربي بكيدهن عليم.
এইখনি রজাই কলে তোমালোকে ইউসুফক মোৰ ওচৰলৈ লৈ আহা। তাৰপিছত যেতিয়া ৰজাৰ দূত তেওঁৰ ওচৰলৈ আহি উপস্থিত হ'ল, তেতিয়া তেওঁ ক'লে, তুমি তোমাৰ মণিবোৰ ওচৰলৈ উভতি যোৱা আৰু তেওঁক সোধা গৈ, যি নাৰীসকলে নিজৰে হাত কাটি পেলাইছিল সিহঁতৰ অৱস্থা কি? নিশ্চয় মোৰ প্ৰতিপালক সিহঁতৰ চলনা সম্পৰ্কে সম্যক অৱগত।